জিচয়া তিনি অধ্যায়। কিয়নো চোৱা, বাহিনীসকলৰ প্ৰভু যীহুৱাই জিৰুচালেম আৰু জিহুদাৰ পৰা লাখুটি আৰু সাহায্য, আহাৰৰ সকলো যোগান আৰু পানীৰ সকলো যোগান গুচাব। পৰাক্ৰমী লোক, যোদ্ধাৰু, বিচাৰকৰ্তা, ভাববাদী, মংগল চোৱা লোক আৰু প্ৰধান লোক, পঞ্চাশপতি, সন্মানীয় নাগৰিক, পৰামৰ্শদাতা, দক্ষ শিল্পকাৰ আৰু নিপুণ মায়াবী, এই সকলো দূৰ কৰিব। মই কেৱল যুৱকসকলক তেওঁলোকৰ অধিপতি নিযুক্ত কৰিম আৰু যুৱকসকলে তেওঁলোকৰ ওপৰত শাসন কৰিব। প্ৰতিজন লোকে ইজনে সিজনৰ পৰা আৰু নিজৰ চুবুৰীয়াৰ পৰা উপদ্ৰৱ পাব। সন্তানে অহংকাৰেৰে ডাঙৰক অমান্য কৰিব আৰু নিহ লোকে সন্মানীয় লোকক প্ৰত্যাহ্বান দিব। এনেকি এজন মানুহে নিজৰ ভায়েকক নিজৰ পিতৃৰ ঘৰত ধৰি ক'ব, তোমাৰ এটা বস্ত্ৰ আছে, আমাৰ শাসনকৰ্তা হোৱা, আৰু এই ধ্বংস তোমাৰ অধীনত হওক। সেইদিনা তেওঁ চিঞৰি ক'ব, মই সুস্থকাৰী হ'ব নোৱাৰো, মোৰ আহাৰ অথবা বস্ত্ৰ নাই, তোমালোকে মোক লোকসকলৰ শাসনকৰ্তা নিযুক্ত কৰিব নোৱাৰা, কাৰণ জিৰুচালেম ধ্বংস হৈছে আৰু যিহুদা পতিত হৈছে, কিয়নো তেওঁলোকৰ কথা আৰু কাৰ্যবোৰ যিহুৱাৰ বিৰুদ্ধে, এনেকি তেওঁ ৰাজকীয় ক্ষমতাও অমান্য কৰা হৈছে। তেওঁলোকৰ মুখ চোৱা কাৰ্যই তেওঁলোকৰ বিৰুদ্ধে সাক্ষ্য দিয়ে আৰু তেওঁলোকৰ নিজৰ পাপ গোপন কৰি চদুমৰ দৰে প্ৰকাশ কৰে। তেওঁলোকৰ সন্তাপ হ'ব, কাৰণ তেওঁলোকে নিজৰ ওপৰত আকস্মিক দুৰ্ঘটনা আনে। তোমালোকে ধাৰ্মিক লোকৰ বিষয়ে কোৱা যে তেওঁলোকৰ মংগল হ'ব, কাৰণ তেওঁলোকে নিজৰ কাৰ্যৰ ফল ভোগ কৰিব। দুষ্ট লোকৰ সন্তাপ হ'ব, তেওঁ অমংগল হ'ব, কাৰণ তেওঁৰ হাতৰ কাৰ্য ফল তেওঁ পাব। মোৰ লোকসকল, সন্তানসকল, তেওঁলোকৰ উপদ্ৰৱকাৰী আৰু মহিলাসকলে তেওঁলোকৰ ওপৰত শাসন কৰিব। মোৰ লোকসকল, তোমালোকৰ পৰিচালকসকলে তোমালোকক বিপথে নিব আৰু তোমালোকৰ পথৰ লক্ষ্য বিভ্ৰান্ত কৰিব। যিহুৱাই ন্যায়ালয়ত থিয় হৈছে, তেওঁৰ লোকসকলৰ বিচাৰ কৰিবলৈ থিয় হৈছে। যিহুৱাই পৰিচাৰকসকল আৰু লোকসকলৰ অধ্যক্ষসকলৰ বিচাৰত কৈছে, তোমালোকে দাক্ষাবাৰীখন খাই পেলাইছিলা আৰু দৰিদ্ৰসকলৰ পৰা কাহা বস্তু তোমালোকৰ ঘৰতেই আছে। বাহিনীসকলৰ প্ৰভু যীহুৱাই কৈছে, তোমালোকে কিয় মোৰ লোকসকলক চূৰ্ণ কৰিলা আৰু দৰিদ্ৰসকলৰ মুখ পিহিলা? যীহুৱাই কৈছে যে চিয়োনৰ জীয়াৰীসকল অহংকাৰী আৰু নিজৰ মূৰ দাঙি অহংকাৰেৰে খোজকাঢ়ে আৰু তেওঁলোকে চকুৰে প্ৰেমৰ অভিনয় কৰে। তেওঁলোকে কৃত্ৰিম ভংগীত খোজ দিয়ে আৰু ভৰিৰে মৃদু শব্দ কৰে। সেইকাৰণে যীহুৱাই চিয়োনৰ জীয়াৰীসকলৰ মূৰত সজুৱতি ৰোগ দিব আৰু যীহুৱাই তেওঁলোকক টকলা কৰাব। সেইদিনা প্ৰভুৱে তেওঁলোকৰ ধুনীয়া নেপুৰ, মূৰৰ ফিটা, অৰ্ধচন্দ্ৰকাৰ অলংকাৰ, কাণফুলি, খাৰু, উৰণি, কপালি, ভৰিৰ শিকলি, টঙালী, সুগন্ধিৰ দ্ৰব্যৰ টেমা, অমংগল নিবাৰণ কৰা তাবিজ, তেওঁ আঙুঠি আৰু নথ সকলো হুলুকাব। উৎসৱৰ সাজ, আৱৰণ, উৰণি আৰু হাতত লোৱা বেগ, হাতত লোৱা দাপোন, মিহি হন সূতাৰ বস্ত্ৰ, পাগুৰি আৰু গা ঢকা কাপোৰ, এই সকলো শোভাৰ বস্ত্ৰ কাঢ়ি ল'ব। সুগন্ধি দ্ৰব্যৰ সলনি দুগন্ধ আৰু টঙালীৰ সলনি ৰছি, পৰিপাটিকৈ ৰখা চুলিৰ সলনি টকলামূৰ আৰু দীঘল পৰিধান বস্ত্ৰৰ সলনি ছট কাপোৰ, আৰু সৌন্দৰ্যৰ সলনি পুৰা দাগ দিব। তোমালোকৰ পুৰুষসকল তৰোৱালৰ দ্বাৰাই পৰাজিত হ'ব আৰু তোমালোকৰ পৰাক্ৰমী লোকসকলৰ ৰণত পৰাজয় হ'ব। জিৰচালেমৰ ৰাজদুৱাৰবোৰে ক্ৰন্দন আৰু বিলাপ কৰিব আৰু তেওঁ অকলশৰে মাটিত বহিব।